জিহুচুৱা চাৰি অধ্যায়। পাছত সকলো লোকে যেতিয়া জৰ্ডনৰ ওপৰেৰে পাৰ হ'ল, তেতিয়া জিহুৱাই জিহুচুৱাক ক'লে, তোমালোকে লোকসকলৰ এক এক ফৈদৰ এজন এজনকৈ ক্ৰমে বাৰ ফৈদৰ পৰা বাৰজনক লোৱা, আৰু তেওঁলোকক আজ্ঞা কৰি কোৱা যে জৰ্ডনৰ মাজত যি ঠাইত পুৰোহিতসকলৰ ভৰি থিয় হৈ আছে, সেই শুকান ঠাইৰ পৰা বাৰটা শিল তোমালোকে লগত লৈ পাৰলৈ যোৱা, আৰু আজি ৰাতি তোমালোকে যি ঠাইত থাকিবা সেই ঠাইতে সেই শিলকো থবা। তেতিয়া জিহুচুৱাই বাৰজন লোকক মাতি আনিলে। এই লোককেইজন ইজৰাইলৰ প্ৰত্যেক গোষ্ঠীৰ সন্তানসকলৰ মাজৰ পৰা এজন এজনকৈ যুগুত কৰি থোৱা লোক। জিহুচুৱাই তেওঁলোকক এই কথা ক'লে, তোমালোকে জৰ্ডনৰ মাজৰলৈ নামি আহা, আৰু তোমালোকৰ ঈশ্বৰ জিহুৱাৰ নিয়ম চন্দুকৰ সন্মুখলৈ যোৱা। তাৰ পৰা ইজৰাইলৰ সন্তানসকলৰ ফৈদৰ সংখ্যা অনুসাৰে প্ৰতিজনে এটা এটা শিল তুলি কান্ধত লৈ যোৱা। সেয়ে তোমালোকৰ মাজত চিন হ'ব, অৰ্থাৎ যেতিয়া তোমালোকৰ সন্তানসকলে শিলবোৰৰ বিষয়ে তোমালোকে কি বুজা বুলি সুধিব, তেতিয়া তোমালোকে তেওঁলোকক ক'বা যে জিহুৱাৰ নিয়ম চন্দুকৰ আগত জৰ্ডনৰ পানী ছিগিছিল, আৰু নিয়ম চন্দুকৰ পাৰ হোৱাৰ কালত জৰ্ডনৰ পানী ছিগিছিল। সেয়ে ইজৰাইলৰ সন্তানসকলৰ বাবে এই শিলবোৰ সৰ্বদাই সোঁৱৰণৰ চিন হৈ থাকিব। তেতিয়া ইজৰাইলৰ সন্তানসকলে জিহুচুৱাৰ আজ্ঞা অনুসাৰে কাৰ্য কৰিলে। জিহুৱাই জিহুচুৱাক যেনেকৈ কৈছিল, তেনেকৈ ইজৰাইলৰ সন্তানসকলৰ ফৈদৰ সংখ্যা অনুসাৰে তেওঁলোকে জৰ্ডনৰ মাজৰ পৰা বাৰটা শিল তুলি পাৰলৈ লৈ গ'ল, আৰু তেওঁলোকে ৰাতি থকা ঠাইতে শিলবোৰ থলে, আৰু নিয়ম চন্দুক বৈ নিয়াৰ পুৰোহিতসকলৰ ভৰি থিৰে থকাৰ ঠাইত জৰ্ডনৰ মাজত জিহুচুৱাই বাৰটা শিল স্থাপন কৰিলে। সেই শিল স্মৃতিচিহ্ন হৈ আজিলৈকে সেই ঠাইতে আছে। জিহুৱাই লোকসকলক যিবোৰ কথা ক'বলৈ আজ্ঞা দিছিল, সেই সকলো কথা মুচিয়ে জিহুচুৱাক পালন কৰিবলৈ কৈছিল। পাছত এই কথাবোৰ সিদ্ধ নোহোৱালৈকে নিয়ম চন্দুক বৈ নিয়া পুৰোহিতসকলে জৰ্ডনৰ মাজত থিয় হৈ ৰৈ আছিল, আৰু লোকসকলে বেগাই পাৰ হৈ গৈছিল। এইদৰে সকলো লোক পাৰ হোৱাৰ পাছত জিহুৱাৰ নিয়ম চন্দুক লৈ পুৰোহিতসকল লোকসকলৰ সাক্ষাতে পাৰ হৈ গ'ল। ৰুবেনৰ ফৈদৰ সন্তানসকল, গাদ ফৈদৰ সন্তানসকল আৰু মনচি ফৈদৰ আধাখিনি লোক মুচিয়ে কোৱাৰ দৰে ৰণলৈ সাজু হৈ ইজৰাইলৰ সন্তানসকলৰ সন্মুখেৰে পাৰ হৈ গ'ল। যুদ্ধৰ বাবে যুগুত হোৱা প্ৰায় 40,000 লোক জিহুৱাৰ সাক্ষাতে ওলাই গ'ল। তেওঁলোকে জিৰিহু সমৰ্থনলৈ যুদ্ধ কৰিবৰ বাবে পাৰ হৈ গ'ল। সেইদিনা জিহুৱাই গোটেই ইজৰাইলৰ সাক্ষাতে জিহুচুৱাক গৌৰৱান্বিত কৰিলে। সেয়ে ইজৰাইলৰ সন্তানসকলে মুচিক যেনেকৈ সন্মান কৰিছিল, তেনেকৈ তেওঁকো তেওঁৰ জীৱনৰ সকলো কালত তেওঁলোকে সন্মান কৰিলে। পাছত জিহুৱাই জিহুচুৱাক ক'লে, সাক্ষ্য ফলি থকা নিয়ম চন্দুক বৈ নিয়া পুৰোহিতসকলক জৰ্ডনৰ পৰা উঠি আহিবলৈ আদেশ কৰা। তেতিয়া জিহুচুৱাই পুৰোহিতসকলক জৰ্ডনৰ পৰা উঠি আহা বুলি আজ্ঞা দিলে। তাৰ পাছত জিহুৱাৰ নিয়ম চন্দুক কঢ়িয়াই নিয়া পুৰোহিতসকলে জৰ্ডনৰ মাজৰ পৰা উঠি আহি শুকান ভূমিত ভৰি দিয়াৰ লগে লগে জৰ্ডনৰ পানী নিজ ঠাইলৈ উলটি আহিল, আৰু পূবৰ দৰে গোটেই পাৰ ওফন্দি উঠি বাগৰি গ'ল। এইদৰে লোকসকলে প্ৰথম মাহৰ দশম দিনত জৰ্ডনৰ পাৰৰ পৰা উঠি আহিল, আৰু জিৰিহুৰ পূব সীমাত থকা গিলগলত চাউনি পাতিলে। পাছত তেওঁলোকে জৰ্ডন পাৰ হৈ অহা সেই বাৰটা শিল জিহুচুৱাই গিলগলত স্থাপন কৰিলে। তেওঁ ইজৰাইলৰ সন্তানসকলক ক'লে, আগলৈ তোমালোকৰ সন্তানসকলে নিজ নিজ পিতৃসকলক যদি সোধে বোলে এই শিলবোৰ কিহৰ বাবে, তেতিয়া তোমালোকে নিজ নিজ সন্তানসকলক ক'বা যে এইবোৰ সেই ঠাইৰ যেতিয়া ইজৰাইলসকলে শুকান ভূমিয়েদি জৰ্ডন পাৰ হৈ আহিছিল। কিয়নো আমি পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ জিহুৱাই যি চুফ সাগৰক আমাৰ সন্মুখত শুকুৱাইছিল, সেই সাগৰক শুকুৱাৰ দৰে তোমালোক পাৰ হৈ নোযোৱালৈকে তোমালোকৰ ঈশ্বৰ জিহুৱাই তোমালোকৰ আগতো জৰ্দন পানী শুকুৱাই ৰাখিছিল। এইদৰে পৃথিৱীৰ সকলো জাতিয়ে যেন জানিবলৈ পায় যে জিহুৱাৰ হাত বলৱান আৰু তোমালোকেও যেন চিৰকাল ঈশ্বৰ জিহুৱাক সন্মান কৰা।